এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই মৃদুস্মিতা শৰ্মা। গুৱাহাটী উচ্চ ন্যায়ালয়ে পূৰ্বে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰা সন্দৰ্ভত ৰায় স্থগিত কৰা পাঁচখন জিলাতো এই নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে অনুমতি দিছে। ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে আজি এটা গুৰুত্বপূৰ্ণ ৰায়যোগে ৰাজ্যখনৰ এই পাঁচখন জিলাত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ অনুমতি দিয়ে। খণ্ড বিচাৰপীঠে পূৰ্বৰ এজনীয়া বিচাৰপীঠৰ নিৰ্দেশত স্থগিতাদেশ জাৰি কৰাৰ পৰিপ্ৰেক্ষিতত সকলো পঞ্চায়ততে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বাট মুকলি হৈ পৰে। উল্লেখযোগ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা 12 জানুৱাৰীত ৰাজ্যৰ পাঁচখন জিলাৰ বিবদমান 9খন পঞ্চায়ত বাদ দি বাকী পঞ্চায়তসমূহত শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ ৰায় দিছিল। ইয়াৰ পূৰ্বে 10 জানুৱাৰীত বিষয়টো সন্দৰ্ভত শুনানি গ্ৰহণ কৰা হৈছিল যদিও ন্যায়ালয়ৰ ৰায়দানৰ পৰা বিৰত আছিল। ন্যায়ালয়ে অহা 6 ফেব্ৰুৱাৰীত লেখ আবেদনৰ গোচৰসমূহৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে। গোচৰীয়া পক্ষৰ অধিবক্তা এ কে তালুকদাৰে সংবাদ মাধ্যমৰ আগত জনোৱা অনুসৰি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হলেও ইতিমধ্যে নিৰ্বাচনক লৈ ৰুজু হোৱা গোচৰসমূহৰ শুনানি উচ্চ ন্যায়ালয়ৰ মজিয়াত চলি থাকিব। জাপান ভ্ৰমণৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি দেশখনৰ ন্যায় বিভাগৰ ৰাজ্যমন্ত্ৰী কমুৰা মাছাহিৰোক সাক্ষাৎ কৰি জাপানৰ কোম্পানীসমূহৰ বাবে অসমত বিনিয়োগৰ সুচল পৰিৱেশ সৃষ্টিৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীয়ে জাপানৰ মন্ত্ৰীগৰাকীক অসম চৰকাৰে দেশখনৰ কোম্পানীসমূহৰ বাবে এখন ঔদ্যোগিক উদ্যান স্থাপনৰ পৰিকল্পনা লৈছে বুলি অৱগত কৰে। তদুপৰি অসমৰ প্ৰতিভাৱান আৰু দক্ষতাসম্পন্ন যুৱক যুৱতীয়ে জাপানত কৰ্মচাৰীৰ চাহিদা পূৰণ কৰাত কেনেদৰে সহায় কৰিব এই বিষয়ে মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰে। এই ভ্ৰমণকালত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দেশখনৰ 80গৰাকীতকৈও অধিক উদ্যোগীৰ সৈতে বাৰ্তালাপ কৰে। অসমক দেশৰ পৰৱৰ্তী অৰ্থনৈতিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে উদ্যোগীসকলৰ সৈতে আলোচনা কৰে। নগাঁও আৰক্ষীয়ে শিৱসাগৰ আৰক্ষীৰ সহযোগত শিৱসাগৰ জিলাৰ ডিমৌত অভিযান চলাই তেলচুৰিৰ এটা বৃহৎ চক্ৰক আটক কৰিবলৈ সমৰ্থ হয়। নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম বৰুৱাই আজি এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰা মতে নগাঁও জিলাৰ বৰহমপুৰ ভেৰভেৰীত খাৰুৱা তেল পৰিবাহী পাইপ ফুটাই কেইবাজনো লোকে তেল চুৰ কৰাৰ সন্দৰ্ভত নগাঁও সদৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হয়। ইয়াৰ ভিত্তিত নগাঁও আৰক্ষীয়ে অভিযান চলাই শিৱসাগৰৰ ডিমৌৰ পৰা 5জন লোকক আটক কৰাৰ লগতে এখন চুৰি তেলৰ টেংকাৰো জব্দ কৰে। ধৃত লোককেইজন বৰহমপুৰৰ প্ৰাঞ্জল কোঁৱৰ জিতেন গগৈ মাধুৰ্য সিনহা ডিমৰুগুৰিৰ জামালুদ্দিন আৰু শিৱসাগৰৰ ডিমৌৰ সন্তোষ সিনহা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আৰক্ষীয়ে অধিক তথ্যৰ বাবে লোককেইজনক জেৰা অব্যাহত ৰাখিছে। চিৰাং জিলাৰ আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই জিলাখনৰ চাপাগুৰি 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰিআলি চকৰ পৰা 2 জন পৰিমাণৰ মাদক দ্ৰব্যসহ 1জন লোকক আটক কৰে। ধৃত লোকজন বঙাইগাঁও জিলাৰ ডনকিনামাৰী গাঁৱৰ মাজম আলী বুলি চিনাক্ত কৰা হৈছে। কাজলগাঁও সদৰ থানাৰ আৰক্ষীয়ে লোকজনৰ পৰা মাদক দ্ৰব্য ভৰ্তি 6টাকৈ প্লাষ্টিকৰ কণ্টেইনাৰ উদ্ধাৰ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে লোকজনক সোধা পোছা অব্যাহত ৰাখিছে। মৰিগাঁও জিলাৰ লাহৰিঘাটৰ শালমাৰা পামত আজি বনৰীয়া মহৰ আক্ৰমণত 2জন লোক গুৰুতৰভাৱে আহত হয়। ইয়াৰে দীপক বৰদলৈ নামৰ যুৱকগৰাকীক সংকটজনক অৱস্থাত মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। ইপিনে ঘটনাৰ খবৰ পোৱা মাত্ৰেই বনকৰ্মী ততালিকে সেই স্থানলৈ গৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰে। বনৰীয়া মহটো খেদিবলৈ বন সুৰক্ষা কৰ্মীৰ দলে শালমাৰা পামত বাহৰ পাতিছে যদিও পথাৰ ভৰি মাকৈ খেতি থকাৰ বাবে মহটো দাত সমস্যাৰ সৃষ্টি হৈছে। বাক্সা জিলাৰ দক্ষিণ অঞ্চলী কৃষক সংঘৰ উদ্যোগত আজি দিনজোৰা কাৰ্যসূচীৰে ভাগৱত শোভাযাত্ৰাৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কাৰ্যসূচীৰ অংশ হিচাপে ধৰ্মধ্বজা উত্তোলন, স্মৃতি তৰ্পণ, ভাগৱত পাঠ, ধৰ্মালোচনা সভা আদি অনুষ্ঠিত হয়। সমাজ সংস্কাৰত ধৰ্মৰ ভূমিকা এই সন্দৰ্ভত বৰপেটা জিলাৰ সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ আৰু বজালী জিলাৰ ছৈবাৰী সত্ৰৰ সত্ৰাধিকাৰে বক্তব্য আগবঢ়ায়। সন্ধিয়াৰ ভাগত নাগাৰানাম পৰিৱেশনেৰে এই কাৰ্যসূচীৰ সামৰণি পৰে। অসম অলিম্পিক সন্থাই আজি ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্প প্ৰাংগণত আয়োজিত এটা অনুষ্ঠানত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ড BCCIৰ নৱনিৰ্বাচিত সচিব দেৱজিৎ শইকীয়াক সম্বৰ্ধনা জনায়। অনুষ্ঠানত ৰাজ্যিক অলিম্পিক সন্থাৰ উপৰি 30টাৰো অধিক ৰাজ্যিক ক্ৰীড়া সন্থা আৰু ভালেমান জিলা ক্ৰীড়া সন্থাই সচিবগৰাকীক সম্বৰ্ধনা জনায়। এই অনুষ্ঠানতে সমাগত 38 সংখ্যক উত্তৰাখণ্ড ৰাষ্ট্ৰীয় ক্ৰীড়া সন্দৰ্ভত অসম অলিম্পিক সন্থাই প্ৰকাশ কৰা এখন হাতপুথি উন্মোচন কৰা হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।